এয়া আকাশবাণী গুৱাহাটী। বিয়লি আঞ্চলিক বাতৰি পঢ়িছো ইভা মহন্তই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলন অতিশয় গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত প্ৰকাশ, বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন, ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডৰ উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে 82খন নতুন 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ শুভাৰম্ভ, আৰু প্ৰবীণ সাংবাদিক চিন্তাবিদ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত সম্পন্ন। ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি কিদৰে প্ৰয়োগ কৰা হ'ব সেই বিষয়ত নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলন অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত শীৰ্ষ সন্মিলনত ভিন ভিন দেশৰ নেতাৰ লগতে ঔদ্যোগিক খণ্ডৰ গুৰুত্বপূৰ্ণ ব্যক্তি, উদ্ভাৱক আৰু ষ্টাৰ্টআপ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল সমবেত হোৱাৰ বিষয়টোলৈ আঙুলিয়াই দিয়ে। এই অনুষ্ঠানত বিশ্ব নেতা আৰু প্ৰযুক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে পৰস্পৰৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰা বুলিও তেওঁ লগতে উল্লেখ কৰে।
इस समिट में दुनिया को एआई के क्षेत्र में भारत की अद्भुत क्षमताएं देखने को मिली है। इस दौरान भारत ने 3 मेड इन इंडिया एआई मॉडल भी लॉन्च किए। यह अपने आप में अब तक की সবচে বড়ি এআই সামিট রহি।
ডিজিটেল এরেজ সন্দৰ্ভত পূৰ্বে মন কী বাতত উল্লেখ কৰাৰ পিছৰ পৰা ডিজিটেল এৰেজ আৰু ডিজিটেল জালিয়াতি সন্দৰ্ভত সমাজত ভালেখিনি সজাগতা বৃদ্ধি পোৱা বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰোতাসকলক ভুৱা ফোন কল, SMS আৰু লিংকৰ বিষয়ে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক KYC-কে ধৰি বেংকৰ শাখা, অফিচিয়েল এপ আৰু দায়িত্বাহীসকলকহে প্ৰদান কৰিবলৈ কয়। তদুপৰি OTP, আধাৰ নম্বৰ বা বেংকৰ সবিশেষ যিকোনো লোককে প্ৰদান নকৰিবলৈ তেওঁ আহ্বান জনায়।
দেশ মে ডিজিটেল এৰেষ্ট আৰু ডিজিটেল ফ্ৰড কো লেকৰ হামাৰে সমাজ মে কাফি জাগৰুকতা আহি, লেকিন অভি ভি হামাৰে আসপাস ऐसी घटनाएं हो रही हैं जो अक्षम्य है। आपका सतर्क रहना, जागरूक रहना बेहद जरूरी है।
पवित्र रमजान माह और होली उपलक्षे प्रधानमंत्रीगराकी सकलोके शुभकामना जनवार लगते जनसाधारणे परियालर लोकर सहित आनंदरे ए उत्सव पालन करिबो बुलिओ तेओ आशा प्रकाश करे। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে গুৱাহাটী খানাপাৰাত নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ব্ৰিটিছ সংগ্ৰহালয় দক্ষিণ আৰু দক্ষিণ পূব এছিয়া শাখাৰ প্ৰাক্তন মুৰববী টি ৰিচাৰ্ড ব্লাৰ্টন আৰু প্ৰকল্প নিৰ্মাণৰ দায়িত্বত থকা সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ডক্টৰ শৰ্মাই তেওঁ ভাষণত কয় যে অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক এই বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই অনাটো ৰাজ্য চৰকাৰৰ বাবে এটা ঐতিহাসিক পদক্ষেপ। প্ৰায় 18 মাহৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া সংগ্ৰহালয়টো পৰৱৰ্তী সময়ত ব্ৰিটিছ সংগ্ৰহালয় কৰ্তৃপক্ষই পৰিদৰ্শন কৰাৰ পাছত বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আমাৰ কাৰণে এটা অতি আনন্দৰ দিন আছিলে। বৃন্দাবনী বস্ত্ৰ অসমৰ ৰাইজে চাওক, তাৰ বাবে আমি ব্ৰিটিছ মিউজিয়ামৰ লগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলো। তাৰ আধাৰত যিটো আটক ধুনীয়া সংগ্ৰহালয় আমি নিৰ্মাণ কৰিব লাগিব, আজি তাৰ ভূমি পূজন হল। JSW গ্ৰুপে কৰ্পৰেট ছচিয়েল ৰেছপনচিবিলিটি CSR অধীনত এই গোটেই মিউজিয়ামটো নিৰ্মাণ কৰিব আৰু মিউজিয়ামটো নিৰ্মাণ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ব্ৰিটিছ মিউজিয়ামে তাক ইনস্পেকশ্যন কৰিব আহিব আৰু তেওঁলোক সন্তুষ্ট হলেই আমি ইয়ালৈকে প্ৰস্তভাগ আনিব পাৰিম। আজিৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই ভাবোঁ যে 2027 আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিব পাৰিম।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডৰ উন্নয়নৰ দিশত আন গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি 82খন নতুন 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰা হয়। 29 কোটি টকা ব্যয় সাপেক্ষে এই সেৱা আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল প্ৰেক্ষাগৃহত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে শুভাৰম্ভ কৰে। এই নৱ সংযোজনৰ জৰিয়তে 42খন অত্যাধুনিক জীৱনদায়িনী এম্বুলেন্স আৰু 40খন অত্যাৱশ্যকীয় জীৱনদায়িনী এম্বুলেন্সৰ সেৱা আৰম্ভ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিংঘালে কয় যে বিগত 10 বছৰত পথ আন্তঃগাঁথনি উন্নীত হোৱাৰ ফলত এম্বুলেন্স সেৱা কম সময়তে লাভ কৰাটো সুবিধা হৈছে। সম্প্ৰতি 14 মিনিটৰ ভিতৰত এম্বুলেন্স সেৱা লাভ কৰিব পৰা যায় আৰু এই সময় 10 মিনিটলৈ হ্ৰাস কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নতুন হস্পিটেল নিৰ্মাণৰ ফলত জনসাধাৰণে স্বাস্থ্যসেৱাৰ সুবিধা সুচলভাৱে লাভ কৰিব পাৰিছে। এতিয়ালৈ কমেও 70 লাখ লোকক 108 এম্বুলেন্স সেৱা আগবঢ়োৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজি পুৱা দেহাৱসান ঘটা প্ৰবীণ সাংবাদিক চিন্তাবিদ ত্ৰেণ্ডনা চক্ৰৱৰ্তীৰ শেষকৃত্য বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি পুৱা প্ৰবীণ সাংবাদিকগৰাকীৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 97 বছৰ। ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা চক্ৰৱৰ্তীয়ে পৰৱৰ্তী সময়ত দৈনিক অসম, দৈনিক জনমভূমি আৰু আজিৰ বাতৰি কাকতকে ধৰি কেইবাখনো কাকতৰ সম্পাদনা কৰিছিল। অসমৰ সমাজ জীৱনৰ বিভিন্ন বিষয় আৰু সমস্যাক লৈ সজোৰে মাত মাতি অহা চক্ৰৱৰ্তী সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 2019 চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত সাংবাদিকতা বঁটাৰে সন্মানিত কৰা হৈছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা চক্ৰৱৰ্তীয়ে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু জাৰ্নেলিষ্ট এছ'চিয়েচন অব আছামৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সাংবাদিকগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে তীক্ষ্ণ কলম আৰু শক্তিশালী কণ্ঠস্বৰৰে কেইবা দশক ধৰি জাতিটোক দিক নিৰ্দেশ কৰা চক্ৰৱৰ্তীৰ অৱদান অসামান্য বুলি অভিহিত কৰে। জাৰ্নেলিষ্ট এছ'চিয়েচন অব আছাম, গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে কেইবাটাও সংগঠন, ৰাজ্যৰ বহু সাংবাদিক আৰু ব্যক্তিবিশেষে চক্ৰৱৰ্তীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। জাৰ্নেলিষ্ট এছ'চিয়েচন অব আছামে সংস্থাৰ পতাকা এসপ্তাহলৈ অৰ্ধনমিত কৰি সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে। 2025-26 বৰ্ষৰ চৰচ মেলা আজিৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা এই মেলাত গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰীৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত বিভিন্ন ৰাজ্যৰ 250ৰো অধিক বিপণী অংশ ল'ব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰিও মহাৰাষ্ট্ৰ, ছত্তীশগড়, গোৱা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী এই বিপণীসমূহত প্ৰদৰ্শন কৰা হ'ব। কাইলৈৰ পৰা আটাইকেইটা দিনতে বিভিন্ন ক্ৰীড়া, পৰম্পৰাগত খেল, ফটোগ্ৰাফী, পুষ্পসজ্জা আৰু ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চৰচ মেলাই ৰাজ্যখনত তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সবলীকৰণৰ পথসমূহ সুচল কৰিব বুলি আশা কৰা হৈছে। 8 মাৰ্চত এই মেলাৰ সামৰণি পৰিব। কামৰূপ জিলাৰ বকুৰ শাহিম পৰিষদীয় সমষ্টিত আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে। পৰিষদৰ 2024-25 বিত্তবৰ্ষৰ পুঁজিৰে চকাবাহত প্ৰায় 6 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সাংস্কৃতিক মঞ্চখন উদ্বোধন কৰা হয়। মেঘালয়ৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ব্ৰাজিললৈ চলিত বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। চিত্ৰকলাৰ চৰ্চাৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়োৱাৰ বাবে শিল্পীগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। ICC 20 বিশ্বকাপ ক্ৰিকেট টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আজি ইংলেণ্ডে শ্ৰীলংকাক জয়ৰ বাবে 147 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত বিশ্ব অভাৰত 9 উইকেটৰ বিনিময়ত 146 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহা পৰলৈ শ্ৰীলংকাই 4 অভাৰ 3টা উইকেট হেৰুৱাই 21 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভৱিষ্যতৰ পৃথিৱীৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলন অতিশয় গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰী মন কী বাতত প্ৰকাশ। বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু প্ৰবীণ সাংবাদিক চিন্তাবিদ ত্ৰেণ্ডনা চক্ৰৱৰ্তীৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত সম্পন্ন।